আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি প্ৰাগ জ্যোতিপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ শুভাৰম্ভ, ভাৰ্চুৱেলি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ তথা আধাৰশিলা স্থাপন কাৰ্যসূচী, সমাগত বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ, প্ৰতিকূল বতৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাজিৰঙা বনাঞ্চলত কাইলৈৰ পৰা 19 মাৰ্চলৈ জীপ আৰু হাতী ছাফাৰী বন্ধ, প্ৰখ্যাত তামিল কবি ঔপন্যাসিক ভৈৰামুথুলৈ ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা, আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ আজি নতুন দিল্লীত নমন বঁটা 2026 অনুষ্ঠান, ৰজাৰ উইনি আৰু ৰাহুল দ্ৰাবিড়লৈ জীৱনজোৰা সাধনা বঁটা। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দুপৰীয়া ভাগত গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় প্ৰাগ জ্যোতিপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাট আৰু তিনিচুকীয়া কৰ্কট কেন্দ্ৰকে ধৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ লগতে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাল, যোৰহাট বৰপেটা অভয়াপুৰী ছুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু গুৱাহাটী স্বাস্থ্য ভৱন আৰু অভয়াপুৰী জিলা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব। দুদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কালি গুৱাহাটীত উপস্থিত হৈ ৰাজ্যিক অতিথিশালাত নিশাটো কটায়। চৰকাৰী কাৰ্যসূচীৰ লগতে গৃহমন্ত্ৰীগৰাকীয়ে আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত যুৱ শক্তি সমাৰোহতো অংশগ্ৰহণ কৰিব। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে কালি নিশা দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ দ্বাৰা স্বাক্ষৰিত পত্ৰখনৰ অনুসৰি কংগ্ৰেছে 23টা সমষ্টিত দলীয় প্ৰাৰ্থী দিয়াৰ লগতে 15টা সমষ্টি মিত্ৰ দললৈ এৰিছে। এই তালিকা অনুসৰি গোলকগঞ্জ সমষ্টিত কাৰ্তিক চন্দ্ৰ ৰয়, বীৰ সিং জাৰুৱা সমষ্টিত ৱাজেদ আলী চৌধুৰী, বিলাচীপাৰাত অমৃত বাদশাহ, মানকাছাৰ সমষ্টিত মহিবুৰ ৰহমান, পূব গোৱালপাৰাত আবুল কালাম ৰচিদ আলম, দুধনৈত কিশোৰ কুমাৰ ব্ৰহ্ম, সৃজনগ্ৰামত নুৰুল ইছলাম, মন্দিয়াত আব্দুল খালেক, চমৰীয়াত ৰেকিবুদ্দিন আহমেদ, ৰঙিয়াত প্ৰাণজিৎ চৌধুৰী, ডিমৰীয়াত কিশোৰ কুমাৰ বৰুৱা, নিউ গুৱাহাটীত শান্তনু বৰা, মঙলদৈত ৰিজুমণি তালুকদাৰ, হোজাইত জিল্লি চৌধুৰী, ঢেকিয়াজুলিত বাতাছ ওৰাং, ৰঙাপাৰাত কাৰ্তিক চন্দ্ৰকুৰ্মী, গহপুৰত শংকৰ কুটুম, ধেমাজিত শৈলেন সোণোৱাল, তিনিচুকীয়াত ডেভিড ফুকন, টিংখাঙত বিপুল গগৈ, দেৰগাঁৱত সাগৰিকা বৰা, ধলাইত ধ্ৰুৱজ্যোতি পুৰকায়স্থ, দক্ষিণ কৰিমগঞ্জ সমষ্টিত আমিনুৰ ৰচিদ চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে কংগ্ৰেছৰ মিত্ৰ দলক দিয়া সমষ্টিকেইটা হ'ল ভৱানীপুৰ সৰভোগ, বজালী, পলাশবাৰী, মধ্য গুৱাহাটী, গুৰেশ্বৰ, মৰিগাঁও, ব্ৰহ্মপুৰ, বিন্নাকান্দি, বিহালী, শদিয়া, ডিব্ৰুগড়, খোৱাং, সৰুপথাৰ, ডিফু আৰু আমৰি। ইয়াৰে 11টা সমষ্টিত অসম জাতীয় পৰিষদ, 2টা সমষ্টিত এ পি এইচ এল চি আৰু 2খন আসন চি পি আই এম এলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। উল্লেখযোগ্য যে কংগ্ৰেছে ইয়াৰ পূৰ্বে 42টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নামেৰে প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল। কালি প্ৰকাশিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাত নাম সন্নিৱিষ্ট নোহোৱাত কংগ্ৰেছ নেতা কৌশল শৰ্মাই দলৰ সকলো বিষয়ববীয়ৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে। কংগ্ৰেছৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি ইতিমধ্যে ৰাইজৰ দলে মিত্ৰতাৰ পৰা বাহিৰ হৈছে। ৰাজ্য দলে কালি দিনটোতে 2টা সমষ্টিৰ প্ৰাৰ্থীৰ নামেৰে তালিকা প্ৰকাশ কৰিছে। সেই অনুসৰি ৰাজ্য দলৰ হৈ নাওবৈচা সমষ্টিত হৰিকান্ত দাস আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ধেমাজি সমষ্টিত বাবুল সোণোৱালক প্ৰাৰ্থিত্ব দিয়া হৈছে। ইপিনে কালি এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি বিজেপিয়ে 18 মাৰ্চত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি বিজেপিৰ প্ৰাৰ্থী তালিকাত বহুকেইখন নতুন মুখ থাকিব। বৰাকৰ 10টা সমষ্টিত বিজেপিয়ে আৰু 3টা সমষ্টিত অগপয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। অগপ বিজেপিৰ আসন বটোৱাৰা সম্পৰ্কত কালি গুৱাহাটীত নিশা কটোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনাৰ অন্তত আজি প্ৰকাশ কৰা হ'ব বুলি একেখন সংবাদমেলতে মুখ্যমন্ত্ৰীগৰাকীয়ে
জনায়। নতুন মুখটো থাকিব, সবতে নতুন মুখ থাকিব, চিট বাঢ়িলেতো নতুন মুখ থাকিব। বৰাকত যিমান চিট পাব পাৰো সিমান চিট পাম, সনাতনী মানুহে যিমান জিকাব পাৰে সিমান জিকিম। এ ডি পিয়ে বৰাকত পাব 3-4টা পাব, সোনাই পাব, চাউথ করিমগঞ্জ পাব, আলগাপুৰ পাব, 3টাটো পাব। 10টা সিট বিজেপি, 3টা সিটে জিকিম বৰাক ভেলিত।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পাছত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা হয়। চৰকাৰৰ এই ব্যৱস্থাৰ অংশস্বৰূপে বিশ্বনাথ জিলাৰ লেবাৰ লাইনত ভূমি বন্দোবস্তী ডিজিটেল ভূমি পট্টা বিতৰণ কৰা হয়। গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই শ্ৰমিকসকলক হাতত ডিজিটেল ভূমি পট্টা বিতৰণ কৰে। ভূমি পট্টা লাভ কৰি চাহ শ্ৰমিকসকল উৎফুল্লিত হৈ পৰে। এই ভূমি পট্টা বিতৰণ সন্দৰ্ভত উৎপল বৰাই এনেদৰে কয়।
যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ পট্টা বিতৰণ কাৰ্যসূচী চেণ্ট্ৰেলি গুৱাহাটীত কৰি থৈ গৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি আমি গহপুৰ সমষ্টিৰ মই ভোলাগুৰি বাগিচাৰ 202 বনুৱাক আজি পট্টা দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু তাৰে এতিয়া 107 পাব। বাকীখিনি পট্টা অহাৰ লগে লগে অহাকালি বা ৰখিৰ ভিতৰত তেখেতলোকক দিয়াৰ ব্যৱস্থা কৰিব। পট্টা ইতিমধ্যে বনি আছে, 2টা জেনেৰেশ্যন 3টা জেনেৰেশ্যন তেওঁলোকে নিজৰ ভেটিত বহি আছিল, কিন্তু যেতিয়া ৰিটায়াৰমেণ্ট হয় বাগিচাৰ কোম্পানীৰ পৰা তেওঁলোক ওলাই যাব লাগে। ল'ৰাটোৰ চাকৰি হ'লে থাকিবলৈ পাব, নহ'লে তেওঁলোকক এই জেগাটো খালী কৰি দিব লাগে। কিন্তু আজি এই পট্টা দিয়াৰ পিছত তেওঁলোকে সেই পট্টা চিৰদিনৰ কাৰণে পাইছে। এইটো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক বলিষ্ঠ নেতৃত্ব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এক আশীৰ্বাদ বুলি আমি ধৰিব লাগিব।
প্ৰতিকূল বতৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাজিৰঙা বনাঞ্চলত কাইলৈৰ পৰা 19 মাৰ্চলৈ জীপ আৰু হাতী ছাফাৰী বন্ধ থাকিব। আনহাতে বাগৰি বনাঞ্চলত জীপ আৰু হাতী ছাফাৰী অব্যাহত থকাৰ বিপৰীতে বুঢ়া পাহাৰ আৰু অগৰাতলী বনাঞ্চলত পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব বুলি আমাৰ সংবাদদাতাই জনাইছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰখ্যাত তামিল কবি ঔপন্যাসিক ভৈৰামুথুক ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছে। সুদীৰ্ঘ 20 বছৰৰ পাছত এইবাৰ তামিল সাহিত্যিকে এই বঁটা লাভ কৰিছে। ইয়াৰ পূৰ্বে তামিল লেখক আকিলন আৰু দায়াকণ্ঠনে এই বঁটা লাভ কৰিছিল। 1972 চনত ভৈগাৰায়ৰ মেগানগাল নামৰ কবিতা সংকলনেৰে সাহিত্য জীৱন আৰম্ভ কৰা ভৈৰামুথুৱে এতিয়ালৈকে 40খন গ্ৰন্থ প্ৰকাশ কৰিছে। আনহাতে বিখ্যাত গীতিকাৰ হিচাপে পৰিচিত ভৈৰামুথুৱে তামিল 7500ৰো অধিক গীত ৰচনা কৰি 7 বাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছে। 2003 চনত তেওঁলৈ কাল্লিকাট্টু হথিকাছম নামৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছিল। ইয়াৰ পূৰ্বে তেওঁ পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল। জ্ঞানপীঠ বঁটাৰ লগতে আছে এখন প্ৰশস্তি পত্ৰ, 11,00,000 টকা আৰু দেৱী সৰস্বতীৰ এটা ব্ৰঞ্জৰ মূৰ্তি। উল্লেখযোগ্য যে 1965 চনত মালায়ালম লেখক জি শংকৰ কুৰুপলৈ প্ৰথমবাৰৰ বাবে এই বঁটা আগবঢ়োৱা হৈছিল। বৰাক উপত্যকাৰ জিলাসমূহত মহিলাৰ দ্বাৰা পৰিচালিত এটা দুগ্ধ উৎপাদন সংস্থা গঠনৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ মাজত চুক্তি স্বাক্ষৰ কৰা হ'ব। কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি মহিলা কিষাণ সশক্তিকৰণ পৰিযোজনাৰ অধীনত আজি সন্ধিয়া দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। 19 কোটি টকা ব্যয় সাপেক্ষে গঠন হ'বলগীয়া এই সংস্থাটোৰ দ্বাৰা 400খন গাঁৱৰ মহিলা আত্মসহায়ক গোটৰ মুঠ 16,000গৰাকী মহিলা উপকৃত হ'ব। ইয়াৰ দ্বাৰা দৈনিক দুগ্ধ উৎপাদনৰ গড় পৰিমাণ 38,000 লিটাৰ হ'ব বুলি আশা কৰা হৈছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় বিধানসভা সমষ্টিত কালি নতুন ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অসম চৰকাৰৰ শক্তি, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যমিতা ইত্যাদি বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক প্ৰশান্ত ফুকন মুখ্য অতিথি হিচাপে উপস্থিত থাকি হিতাধিকাৰীসকলক ৰেচন কাৰ্ড বিতৰণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে সমষ্টিটোৰ 4,664গৰাকী হিতাধিকাৰী নতুনকৈ সংযোজিত কৰা হয়। ইয়াৰ দ্বাৰা 3,435টা পৰিয়াল উপকৃত হ'ব বুলি আশা কৰা হৈছে। এই কাৰ্যসূচীত ডিব্ৰুগড়ৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপ পৰিদৰ্শক ভৱেন কুমাৰৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অসমৰ বিভিন্ন জিলাৰ ৰেডিঅ' প্ৰেমী শ্ৰোতাসকলক লৈ গঠিত সংযুক্ত অনাতাঁৰ শ্ৰোতা সংঘ অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি ধেমাজিত উদযাপন কৰা হ'ব। ধেমাজিৰ মাছখোৱাৰ বৰপাক মধ্য ইংৰাজী বিদ্যালয় চৌহদত আয়োজন কৰা দিনজোৰা কাৰ্যসূচীত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান বিভাগৰ সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধৰক অনুপ্ৰেৰণা বঁটা, অনুষ্ঠান কাৰ্যবাহী বিষয়া ঋতুপৰ্ণ দাসক নাট্য প্ৰভাগৰ বঁটা, বিনীতা ডেকাক শ্ৰেষ্ঠ ঘোষিকা বঁটা, বাতৰি পৰিৱেশিকা জিন্তিৰাণী ডেকা আৰু পৰিস্মিতা দিহিঙীয়াক শ্রেষ্ঠ বাতৰি পৰিৱেশিকা বঁটা প্ৰদান কৰা হ'ব। ডিব্ৰুগড় কেন্দ্ৰৰ বিন্দু ৰাজখোৱা, গোপা হাজৰিকা, যোৰহাট কেন্দ্ৰৰ গায়ত্ৰী দেৱী, মৃণালী দত্ত শইকীয়া, পূৰৱী ভট্টাচাৰ্য আৰু তেজপুৰ কেন্দ্ৰৰ ত্ৰৈলোক্য বৰা, ৰূপালী বৰাক জনপ্ৰিয় ঘোষক ঘোষিকা বঁটা আগবঢ়োৱা হ'ব। এই একেটা অনুষ্ঠানতে আকাশবাণী গুৱাহাটীৰ তিয়কৰ কণ্ঠশিল্পী ৰুণু বৰগোহাঁইক সংগীত শিল্পী বঁটা, জাজিৰ সাংবাদিক দিগন্ত শৰ্মাক যুৱ সাংবাদিকতা বঁটা আৰু জাজিৰ প্ৰণৱ কুমাৰ দত্ত শ্ৰেষ্ঠ শ্ৰোতা অনুৰাগী বঁটা, তিয়ক জগদুৱাৰৰ মানৱজ্যোতি কটকী আৰু ধেমাজি মাছখোৱাৰ অনুপমা শইকীয়া শ্ৰোতা অনুৰাগী বঁটা প্ৰদান কৰা হ'ব। মাছখোৱাৰ সংবাদদাতা বীৰেণ কোঁৱৰ আৰু মিণ্টু শইকীয়া, শিৱসাগৰ চাৰিঙৰ পদ্মলোচন খনিকৰক, গৌৰীসাগৰৰ সংবাদদাতা মৃগাংক হাজৰিকা উৎকৃষ্ট সাংবাদিকতা বঁটা প্ৰদান কৰা হ'ব। তদুপৰি আকাশবাণী ডিব্ৰুগড়ৰ তৌফিকা উল্লাহ আৰু ডিব্ৰুগড় কেন্দ্ৰৰ প্ৰচাৰণ কাৰ্যবাহী জিন্তু চেতিয়াক প্ৰযোজক বঁটা প্ৰদান কৰিব বুলি সংস্থাটোৰ সভাপতি সম্পাদকে জানিবলৈ দিয়ে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া নাহৰণি বিভিন্ন অঞ্চলৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত 116 গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ প্ৰায় 5,75,000 টকাৰ চেক বিতৰণ কৰা হয়। স্থানীয় বিধায়ক তৰংগ গগৈয়ে চেকসমূহ বিতৰণ কৰি সকলোকে শীঘ্ৰে আৰোগ্য লাভ কৰাৰ লগতে এই সহায়ৰ দ্বাৰা ৰোগীসকল উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে আজি নতুন দিল্লীত নমন বঁটা 2026 অনুষ্ঠানৰ জৰিয়তে ভাৰতীয় ক্ৰিকেট তাৰকা তথা ক্ৰীড়া ক্ষেত্ৰখনলৈ বিশেষভাৱে অৱদান আগবঢ়োৱাসকলৰ সাফল্যৰ প্ৰতি সন্মান জনোৱা হ'ব। এই অনুষ্ঠানতে ক্ৰিকেট কিংবদন্তীৰ ৰজাৰ উইনি আৰু ৰাহুল দ্ৰাবিড়ে ভাৰতীয় ক্ৰিকেটৰ প্ৰতি আগবঢ়োৱা ব্যতিক্ৰমী সেৱাৰ বাবে BCCIৰ সৰ্বোচ্চ সন্মান কৰ্ণেল চি কে নাইডু জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হ'ব। ইফালে মহিলা ক্ৰিকেটত উল্লেখযোগ্য অৱদানৰ স্বীকৃতিস্বৰূপে ভাৰতৰ প্ৰাক্তন মহিলা অধিনায়ক মিতালী ৰাজক BCCIৰ জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হ'ব। 2024-2025 বৰ্ষত ভাৰতীয় ক্ৰিকেটত আগবঢ়োৱা অৱদানৰ বাবে খেলুৱৈসকলক বিভিন্ন শিতানত আজি এই অনুষ্ঠানতে সন্মান জনোৱা হ'ব। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণৰ দ্বিতীয় দিনা শনিবাৰে শিলচৰত 23,550 কোটি টকাৰ প্ৰকল্প উন্মোচন কৰে। গুৱাহাটীত নিশা কটোৱাৰ পাছত পুৱা শিলচৰত উপস্থিত হৈ 22,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱে প্ৰকল্পৰ আৰম্ভণি কৰে আৰু শিলচৰ ৰামনগৰ বাইপাছৰ এখন জনসভা সম্বোধন কৰে। জনসভাত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে বিৰোধী কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰা এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। দৈনিক জনমভূমি কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম শিলচৰত 23,550 কোটি টকীয়া তিনিখন আঁচনিৰ ভূমি পূজন কৰি প্ৰধানমন্ত্ৰী, পৰাজয়ৰ চেঞ্চুৰীৰ দিশে কংগ্ৰেছ। গুৱাহাটীৰ পৰা প্ৰকাশিত দি আছাম ট্ৰিবিউন আৰু দি চেণ্টিনেল কাকতেও প্ৰধানমন্ত্ৰীৰ বৰাক ভ্ৰমণৰ বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ইফালে দিল্লীৰ পৰা কংগ্ৰেছে দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা বাতৰিটো আমাৰ অসম কাকতে খালেক ৰেকিবলৈ টিকট মিত্ৰ দললৈ 15টা সমষ্টি শিৰোনামেৰে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিজেপিৰ যুৱ সন্মিলনত 1.5 লাখ কাৰ্যকৰ্তা সম্বোধন কৰিব। নিয়মীয়া বাৰ্তা কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। ইফালে এজাক মুখলধাৰ বৰষুণৰ পাছতেই সোণাপুৰৰ জুবিন ক্ষেত্ৰত সৃষ্টি হোৱা কদৰ্যময় পৰিৱেশে অনুৰাগীক আশাহত কৰা এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে পৰিৱেশন কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি শিলচৰ মিনি সচিবালয় উদ্বোধন কৰা বাতৰিটো দৈনিক অসম কাকতত প্ৰকাশ পাইছে। ৰন্ধন গেছৰ নাটনিৰ সময়তেই দেশত আকৌ ইন্ধন সহজলভ্য হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰা এটা বাতৰিয়ে অসমীয়া খবৰ কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকৰণীৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 26 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 20 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম আৰু অৰুণাচলত পাতলীয়া বৰষুণ তথা মেঘালয় আৰু নাগালেণ্ডৰ কিছু কিছু অঞ্চলত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। একেদৰে মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাই বিশেষকৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি প্ৰাগ জ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ শুভাৰম্ভ, ভাৰ্চুৱেলী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ তথা আধাৰশিলা স্থাপন কাৰ্যসূচী, সমাগত বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ, প্ৰতিকূল বতৰৰ বাবে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ কাজিৰঙা বনাঞ্চলত কাইলৈৰ পৰা 19 মাৰ্চলৈ জীপ আৰু হাতী ছাফাৰী বন্ধ, প্ৰখ্যাত তামিল কবি ঔপন্যাসিক ভৈৰা মুথুলৈ ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ বিভাগৰ আজি নতুন দিল্লীত নমন বঁটা 2026 অনুষ্ঠান। পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ দেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।